আজি নিশা 9:08 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা আৰম্ভ হ'বলগীয়া অম্বুবাচী মেলা উপলক্ষে মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ভক্তসকল বিশেষকৈ শিশু, শিক্ষাৰ্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি বিদ্যালয়লৈ আহ যাহ কৰা বাহন, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে এম্বুলেঞ্চকে ধৰি জৰুৰীকালীন বাহনসমূহৰ সুচল আহ যাহ সুনিশ্চিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। আজিৰ পৰা 26 জুনলৈকে জৰুৰীকালীন বাহনসমূহৰ বাহিৰে আন আন বাহনসমূহ মন্দিৰৰ পাদদেশৰ পৰা মূল মন্দিৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে নিশা 11:00 পৰা পুৱা 5:00 পানীৰ যোগানকে ধৰি আৱশ্যকীয় খাদ্য সামগ্ৰী বা অন্যান্য সম্ভাৰ যোগান ধৰা বাহনসমূহ মন্দিৰলৈ যাব পাৰিব। বিগত 5 বছৰৰ ৰাজ্যখনত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন হয়। পৰ্যটন বিভাগৰ তথ্য অনুসৰি 2021-22 বৰ্ষৰ পৰা 2025-26 বৰ্ষলৈ ৰাজ্যখনলৈ 2,93,31,782 পৰ্যটকে অসম ভ্ৰমণ কৰিছে। ইয়াৰ ভিতৰত 1,20,884 বিদেশী পৰ্যটক। ৰাজ্যলৈ বিদেশী পৰ্যটকৰ আগমন বৃদ্ধিয়ে অসমৰ অৰ্থনীতিলৈ যথেষ্ট বৰঙণি আগবঢ়াইছে। পৰ্যটন বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে শেহতীয়াভাৱে ৰাজ্যখনৰ পথ যোগাযোগ উন্নত, পৰ্যটনস্থলীত গঢ়ি উঠা পৰ্যটন নিবাস আৰু আধুনিক সা সুবিধাযুক্ত হোটেল, হোমষ্টে আদিৰ ব্যৱস্থাৰ বাবে ৰাজ্যখনলৈ নিতৌ পৰ্যটকৰ আগমন ঘটিছে। একেদৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউৰ মৈদাম তথা শিৱসাগৰ জিলাৰ আহোম যুগৰ স্থাপত্য তথা অন্যান্য পৰ্যটন খণ্ড চাবলৈ পৰ্যটকৰ আগমন ঘটিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11:00 হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPLৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ চমুকৈ APL। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত কালি আনুষ্ঠানিকভাৱে এই লগ' আৰু ট্ৰফি মুকলি কৰে। অহা 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে লীগৰ খেলসমূহ অনুষ্ঠিত হ'ব। এই লীগত মুঠ 8টা দলে অংশগ্ৰহণ কৰিব। APLত অংশগ্ৰহণ কৰা দলকেইটা হৈছে গুৱাহাটী ৰয়েলছ, যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটানছ, ডিব্ৰুগড় ৱাৰিয়ৰ্ছ, নগাঁও ৰেঞ্জাৰ্ছ, বৰপেটা ব্ৰেভছ, চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰাক লিজেণ্ডছ। লীগ সন্দৰ্ভত BCCIৰ সচিব দেৱজিৎ শইকীয়াই এইদৰে কয়।
মই শুভেচ্ছা জনাইছো অসম ক্ৰিকেট সন্থাক। তেওঁলোকে এটা খুব আটক ধুনীয়া পদক্ষেপ লৈছে। অহা 1 আগষ্টৰ পৰা 23 আগষ্টলৈ আছাম প্ৰিমিয়াৰ লীগ গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ গৈছে আৰু য'ত 8টা ফ্ৰেঞ্চাইজি টীমৰ মাজত খেলবোৰ হ'ব। প্ৰায় 150 প্লেয়াৰে সুবিধা পাব আৰু মই ভাবোঁ যে ইয়াতে যিসকল খেলুৱৈয়ে সুবিধা পাব তেওঁলোকে ভাল খেল দেখুৱাব পাৰিলে নিশ্চয় IPL ফ্ৰেঞ্চাইজি বা ভাৰতীয় ছিলেক্টৰৰ চকু বা দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। এই সুবিধাটো তেওঁলোকে সঠিকভাৱে লৈ পেলাই পৰিশ্ৰম কৰি এটা খুব ভাল পাৰফৰ্ম কৰে আৰু মই ফ্ৰেঞ্চাইজিসকলক ধন্যবাদ জনাইছোঁ। তেওঁলোকে অসম ক্ৰিকেটক ইয়াক এক ষ্টেপ ওপৰলৈ লৈ যোৱাত সহায় কৰিবলৈ আগবাঢ়িছে। তেওঁলোকে এই পদক্ষেপে বহুত এটা নতুন যুগৰ সৃষ্টি কৰিব আৰু অসম ক্ৰিকেট সন্থাই APLক যদি 3 বছৰ ছাকচেছফুলি চলাই নিব পাৰে।
আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9:00 শুনিবলৈ পাব। আকাশবাণী।